এতিয়াৰ প্ৰধানমন্ত্ৰী সমূহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়, জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলায়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলায়ুক্ত চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়াৰ নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আশোৱা দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ়স্থিতি প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপকাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এনেদৰে কয়।
শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28 বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনালোকৰ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট ছিটুৱেশ্যনত যি শেখৰৰ যিখিনি জামিন বিচাৰিলে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰ্বল হাইকোৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26 আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 একিউজ আছে, তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব, আৰু যদি সেইকেইটা চাৰ্জ লাগে 26 যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰি ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানী তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ চাৰিটা উন্নয়ন খণ্ড কপিলি, মায়ং, ভূৰবন্ধা আৰু ভূৰাগাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজংঘাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰী সূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়ন খণ্ডত অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো আজি জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱা পানীৰ যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া উত্তৰ লখিমপুৰ নগৰত জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হৈছে। জিলায়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰা জাননী অনুসৰি কাইলৈ সন্ধিয়া 6:15ৰ ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। সেয়েহে সময়ছোৱাত বিপদ সংকেত বাজি উঠাৰ লগে লগে সকলো লাইট দুমুৱাই দি পুনৰ চাইৰেন বাজি নুঠালৈকে অঞ্চলটো আন্ধাৰ কৰি ৰাখিবৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। এই প্ৰস্তুতিমূলক আখৰা সফল কৰি তুলিবৰ বাবে জিলা প্ৰশাসনে লখিমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ত 3 মাহ ধৰি চলি থকা পৰ্যটন আৰু আতিথ্য ব্যৱস্থাপনা শীৰ্ষক পাঠ্যক্ৰমৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকৰ তত্বাৱধানত সম্পন্ন হোৱা এই পাঠ্যক্ৰমৰ আজি সামৰণি অনুষ্ঠানত 19গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, অধ্যাপিকা ডঃ স্বপ্নালী বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1নং সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। সেই অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অহা 28 মে জামিনৰ ৰায়। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে বিভিন্ন জিলাত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়া বাতৰি ইমানেই।